জিহুচুৱা বাইশ অধ্যায়। ইজৰাইলৰ আহৈ ফৈত নিজ আধিপত্যলৈ উলটি যোৱা। সেই কালত জিহুচুৱাই ৰুবেনিয়া ও গাদিয়াসকলক আৰু মনছিৰ আধা ফৈদক মতাই আনিলে আৰু তেওঁলোকক ক'লে, জিহুৱাৰ দাস মুচিয়ে তোমালোকক যি যি আজ্ঞা দিছিল সেই আজ্ঞা তোমালোকে পালন কৰি আহিছা, আৰু ময়ো তোমালোকক যি যি আজ্ঞা কৰিলোঁ মোৰ সেই সকলো বাক্যলৈ কাণ দিলা। সেই সকলো দিনৰ কোনো দিনেই বা আজিলৈকে তোমালোকে নিজ ভাইসকলক ত্যাগ নকৰিলা, আনকি নিজ ঈশ্বৰ জিহুৱাৰ আজ্ঞা সজাগতাৰে পালন কৰি আহিছা হওক। এতিয়া তোমালোকৰ ঈশ্বৰ জিহুৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁলোকক জিৰণি দিলে। গতিকে এতিয়া তোমালোকে ঘূৰি নিজ নিজ তম্বুলৈ গৈ জিহুৱাৰ দাস মুচিয়ে জৰ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা। কিন্তু জিহুৱাৰ দাস মুচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য কৰিবলৈ, ঈশ্বৰ জিহুৱাক প্ৰেম কৰিবলৈ, তেওঁ সকলো পথত চলিবলৈ, তেওঁ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ'বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁ আৰাধনা কৰিবলৈ যত্নবান হ'বা। এইদৰে জিহুচুৱাই তেওঁলোকক আশীৰ্বাদ কৰি বিদায় দিয়াৰ পাছত তেওঁলোক নিজ নিজ তম্বুলৈ গ'ল। মুচিয়ে মনছিৰ আধা ফৈদক বাছানত দিছিল, কিন্তু তাৰ আন আধা ফৈদক জিহুচুৱাই জৰ্দনৰ পশ্চিম পাৰে নিজ ভাইসকলৰ লগত উত্তৰাধিকাৰ দিছিল। আৰু নিজ নিজ তম্বুলৈ বিদায় দিয়া সময়ত জিহুচুৱাই তেওঁলোকক আশীৰ্বাদ দিলে আৰু তেওঁলোকক ক'লে, তোমালোকে বহু ধন, জাকে জাকে পশু আৰু সোণ আৰু ৰূপে সৈতে আৰু পিতল আৰু লো আৰু বহুত কাপোৰ আদি সম্পত্তি লগত লৈ নিজ নিজ তম্বুলৈ উলটি যোৱা। শত্ৰুৰ পৰা লুট কৰি অনা বস্তুবোৰ নিজ ভাইসকলেৰে সৈতে ভাগ বাতি লোৱাগৈ। তেতিয়া ৰুবেনু গাদৰ বংশধৰ আৰু মনছিৰ আধা ফৈদে কনান দেশৰ চিলুত থকা ইজৰাইলৰ লোকসকলৰ পৰা বিদায় লৈ নিজ ঠাইলৈ গ'ল। তেওঁলোক মুচিৰ দ্বাৰাই কোৱা জিহুৱাৰ আজ্ঞা অনুসাৰে পোৱা নিজৰ আধিপত্যলৈ গিলিয়ড দেশলৈ উভতি যাব ধৰিলে। পাছত তেওঁলোক কনান দেশত থকা জৰ্দন নদীৰ অঞ্চল পাওঁতে ৰুবেন ও গাদৰ সন্তানসকলে আৰু মনছিৰ আধা ফৈদে সেই ঠাইতে জৰ্দনৰ দাঁতিত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। সেই বেদী দেখিবলৈ বৰ ডাঙৰ আৰু প্ৰসিদ্ধ আছিল। এতিয়া ইজৰাইলৰ সন্তানসকলে এই বিষয়ে শুনি ক'লে যে, চোৱা, ৰুবেন ও গাদৰ সন্তানসকলে আৰু মনছিৰ আধা ফৈদে কনান দেশৰ সন্মুখত জৰ্দনৰ অঞ্চলত ইজৰাইলৰ লোকসকলে অধিকাৰ কৰা দাঁতিত এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। ইজৰাইলৰ লোকসকলে সেই কথা শুনাৰ পাছত ইজৰাইলৰ লোকসকলৰ গোটেই সমাজে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিবৰ বাবে চিলুত গোট খালে। পাছত ইজৰাইলৰ লোকসকলে গিলিয়ড দেশলৈ ৰুবেন ও গাদৰ সন্তানসকল আৰু মনছিৰ আধা ফৈদৰ ওচৰলৈ বাৰ্তাবাহকসকলক পঠিয়ালে। আনকি ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পিনহাছকো পঠিয়ালে আৰু ইজৰাইলৰ প্ৰত্যেক ফৈদৰ পিতৃবংশৰ পৰা এজন এজন অধ্যক্ষ, এইদৰে দহজন অধ্যক্ষ তেওঁৰ লগত পঠাই দিলে আৰু তেওঁলোক প্ৰতিজন ইজৰাইলৰ লোকসকলৰ মাজত নিজ নিজ পিতৃবংশৰ মূল মানুহ আছিল। পাছত তেওঁলোকে গিলিয়ড দেশত ৰুবেন ও গাদৰ লোকসকল আৰু মনছিৰ আধা ফৈদৰ ওচৰলৈ গ'ল আৰু তেওঁলোকক এই কথা ক'লে। জিহুৱাৰ গোটেই সমাজে এই কথা কৈছে, আজি জিহুৱাৰ অহিতে বিদ্ৰোহী হ'বৰ মনেৰে তোমালোকে তোমালোকৰ বাবে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলা, জিহুৱাৰ পাছত নচলিবলৈ আজি তেওঁক বিমুখ কৰিলা। তোমালোকে ইজৰাইলৰ ঈশ্বৰৰ বিৰুদ্ধে সেই সত্য লংঘন কৰিলা, ই কি কথা! চীন পিউৰ পৰ্বতত আমি কৰা অপৰাধ আমাৰ বাবে যথেষ্ট নহয়নে? আনকি এতিয়াও আমি নিজকে ইয়াৰ পৰা সুচি কৰিব পৰা নাই। সেইকাৰণে জিহুৱাৰ সমাজৰ ওপৰত অপৰাধৰ মহামাৰী আহিছে। তোমালোকে জিহুৱাৰ পাছত চলিবলৈ আজি বিমুখ হ'ব খুজিছা। তোমালোকে আজি যদি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহী হোৱা, তেওঁ কালিলৈ ইজৰাইলৰ গোটেই সমাজলৈ ক্ৰুদ্ধ কৰিব। আৰু কওঁ, তোমালোকৰ আধিপত্যৰ দেশ যদি অখুচি হয়, তেন্তে জিহুৱাৰ নিয়ম চন্দুক থকা জিহুৱাই অধিকাৰ কৰা দেশলৈ পাৰ হৈ আহি আমাৰ মাজত আধিপত্য গ্ৰহণ কৰা। কেৱল আমাৰ ঈশ্বৰ জিহুৱাৰ যজ্ঞবেদীৰ বাহিৰে আন যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ আৰু আমাৰো বিদ্ৰোহী নহবা হওক। জেৰহৰ পুতেক আখানে বৰ্জিত বস্তুৰ কথাত দুখ কৰাত ইজৰাইলৰ সকলো লোকৰ ওপৰলৈ জানো ঈশ্বৰৰ ক্ৰোধ অহা নাছিল। সেই মানুহ নিজৰ অতিশয় অনৈতিক অপৰাধত অকলে জানো বিনষ্ট হ'ল। তেতিয়া ৰুবেনো গাদৰ ফৈদ আৰু মনছিৰ আধা ফৈদে ইজৰাইলৰ বংশৰ মুখিয়াল লোকসকলক এই উত্তৰ দিলে, ঈশ্বৰসকলৰ ঈশ্বৰ জিহুৱাই জানে আৰু ইজৰাইলেও জানক, সঁচাকৈ আমি যদি বিদ্ৰোহীভাৱে বা জিহুৱাৰ আগত সত্য লংঘন কৰিলোঁ, তেনেহ'লে আজি তুমি আমাক ৰক্ষা নকৰিবা। আমি যদি জিহুৱাৰ পাছত চলিবলৈ বিমুখ হ'বৰ অৰ্থে বা হোম কি নৈবেদ্য উৎসৰ্গ কৰিবৰ অৰ্থে বা মংগলাৰ্থক বলিদান কৰিবৰ বাবে যজ্ঞবেদী নিৰ্মাণ কৰিলোঁ, তেন্তে জিহুৱাই নিজে তাৰ প্ৰতিশোধ লওক। সঁচাকৈ আমি এটা বিশেষ কথা আশংকাতহে ইয়াকে কৰিলোঁ, অৰ্থাৎ আগলৈ তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক'ব, ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰে সৈতে তোমালোকৰ কি সম্পৰ্ক? কিয়নো তোমালোক আৰু আমাৰ মাজত জিহুৱাই জৰ্দনক সীমা কৰি ৰাখিছে। সেই ৰুবেনৰ সন্তানসকল, সেই গাদৰ সন্তানসকল, জিহুৱাৰ বিষয়ে তোমালোকৰ কৰিবলৈ কোনো ভাগ নাই। গতিকে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক জিহুৱাৰ অভয়ৰ পৰাহে এৰুৱাব। এই হেতুকে আমি ক'লো, আহা আমি এটা বেদী নিৰ্মাণ কৰিবলৈ ধৰোঁ হওক। সেই বেদী হোম বা আন বলিদানৰ অৰ্থে নহ'ব, কিন্তু আমাৰ হোম বলি, আন আন বলি আৰু মংগলাৰ্থক বলিদানৰ দ্বাৰাই জিহুৱাৰ সাক্ষাতে তেওঁ আৰাধনা কৰিবলৈ আমাৰ যে অধিকাৰ আছে, এইয়ে তোমালোকৰ আৰু আমাৰ মাজত আৰু আমাৰ পাছত আহিবলগীয়া আমাৰ ভাবি বংশৰ মাজত ইয়াৰ সাক্ষী হ'ব। তাতে জিহুৱাত তোমালোকৰ কোনো ভাগ নাই। এনে কথা ভৱিষ্যতে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক'ব নোৱাৰিব। এই হেতুকে আমি ক'লো, তেওঁলোকে যদি আমাক বা আমাৰ ভাবি বংশক আগলৈ এনে কথা ক'ব, তেন্তে আমি এই উত্তৰ দিম, চোৱা আমাৰ ওপৰ পিতৃসকলে নিৰ্মাণ কৰা জিহুৱাৰ যজ্ঞবেদীৰ নমুনা তেওঁলোকে হোম বা আন বলিদানৰ অৰ্থে নিৰ্মাণ কৰা বেদী নহয়, কিন্তু সেয়ে তোমালোকৰ আৰু আমাৰ মাজত সাক্ষ্য মাত্ৰ। আমি যে হোম বা নৈবেদ্য বা বলিদানৰ অৰ্থে আমাৰ ঈশ্বৰ জিহুৱাই নিৰ্বাস কৰা গৃহৰ আগত থকা তেওঁ যজ্ঞবেদীৰ বাহিৰে আন যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ বিদ্ৰোহী হ'ব খুজিছোঁ বা জিহুৱাৰ পাছত চলিবলৈ আজি বিমুখ হ'ব খুজিছোঁ, এনে কথা আমাৰ পৰা দূৰ হওক। তেতিয়া পিনহস পুৰোহিত আৰু লোকসকলৰ অধ্যক্ষসকল, অৰ্থাৎ তেওঁৰ লগৰ ইজৰাইলৰ বংশৰ মুখিয়াল লোকসকলে ৰুবেন, গাদৰ আৰু মনছিৰ সন্তানসকলৰ এই কথা শুনিলে। তেতিয়া তেওঁলোকে এই বিষয়টো বৰ ভাল দেখিলে। আৰু ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পিনহসে ৰুবেন, গাদৰ আৰু মনছিৰ লোকসকলক ক'লে, তোমালোকে জিহুৱাৰ বিৰুদ্ধে যে সেই অপৰাধ কৰা নাই, ইয়াতে আমি আজি জানিলোঁ যে জিহুৱা আমাৰ মাজত আছে। এতিয়া তোমালোকে ইজৰাইলৰ লোকসকলক জিহুৱাৰ হাতৰ পৰা উদ্ধাৰ কৰিলা। পাছত ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পিনহসে আৰু অধ্যক্ষসকলে ৰুবেনো গাদৰ সন্তানসকলৰ পৰা বিদায় লৈ গিলিয়ৰ দেশৰ পৰা কনান দেশত থকা ইজৰাইলৰ লোকসকলৰ ওচৰলৈ উলটি আহি তেওঁলোকক বাৰ্তা দিলেহি। ইজৰাইলৰ লোকসকলে এই সুসংবাদ তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে। ইজৰাইলৰ লোকসকলে ঈশ্বৰক ধন্যবাদ কৰিলে আৰু ৰুবেন ও গাদৰ সন্তানসকল থকা দেশৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি বিনষ্ট কৰাৰ কথা পুনৰ নকলে। পাছৰ ৰুবেন ও গাদৰ সন্তানসকলে সেই বেদীৰ নাম এড ৰাখিলে, কিয়নো তেওঁলোকে ক'লে, যিহুৱা যে ঈশ্বৰ এয়ে আমাৰ মাজত সাক্ষী।